এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বাহিনীটোৱে এইবাৰ প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত প্ৰতিষ্ঠা দিৱসৰ ৰাষ্ট্ৰীয় কুচকাৱাজৰ আয়োজন কৰিছে। সৰুসজাইত আজি দিনৰ 11 বজাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। শ্ৰীশ্বাহে আজি সোণাপুৰৰ কচুতলিত 10ম অসম আৰক্ষী বাহিনীৰ নতুন চাউনীৰ আধাৰশিলাও স্থাপন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা সন্দৰ্ভত চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি কাছাৰ জিলাত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি কৰে। এই কাৰ্যসূচীত সীমামূৰীয়া গাঁওসমূহৰ উন্নয়ন আৰু সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ বাবে বহনক্ষম কৰ্মসংস্থাপন সৃষ্টিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। বিগত 10 বছৰত অসমৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় 15 লাখ কোটি টকা আবণ্টন দিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীক উন্নত অসম গঢ়াৰ দিশত এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম উত্তৰ পূবৰ স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ খণ্ডকে ধৰি বিভিন্ন প্ৰকাৰৰ উদ্যোগসমূহে অসমক বিকশিত ৰাজ্য হিচাপে গঢ়ি তুলিব বুলি মন্তব্য কৰে।
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব মে আসাম পুৰে নৰ্থ ইষ্ট কা হেল্থ কা হব বন চুকা হে। আসাম কে অন্দৰ 27,000 কৰোড় কা ছেমি কণ্ডাক্টৰ কা প্লাণ্ট আয়া হে। सिर्फ 27,000 करोड़ का प्लांट नहीं, ढेर सारी इंडस्ट्री आज आसाम आ रही है। देखते देखते हमारा आसाम विकसित राज्य बन जाएगा। आसाम के विकास के लिए एक ल्यूक्रेटिव इंडस्ट्रियल पॉलिसी भी लेकर हम आए। आने वाले दिनों में अपना आसाम विकसित राज्यों की श्रेणी में शामिल हो जाएगा और ये वाइब्रेंट विलेज 2 कार्यक्रम মহত্বপূৰ্ণ অংগ হয়।
ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি ধেমাজি জিলা আয়ুক্তৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা 27 ফেব্ৰুৱাৰীত ধেমাজিৰ কছাৰী ময়দানত অংশ ল'বলগীয়া কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে সেইদিনা মিছন বসুন্ধৰা আঁচনিৰ অধীনত জিলাখনৰ 32,000 খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদান কৰিব। আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। বিভিন্ন ভাষা আৰু সাংস্কৃতিক বৈশিষ্ট্য উদযাপনৰ অৰ্থে প্ৰতি বছৰে 21 ফেব্ৰুৱাৰী দিনটোত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰি অহা হৈছে। 1999 চনৰ 17 নৱেম্বৰত ইউনেস্কোৱে প্ৰথমবাৰৰ বাবে এই দিৱসৰ ঘোষণা কৰিছিল। 2002 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এখন ঘোষণা পত্ৰৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই দিৱসৰ স্বীকৃতি প্ৰদান কৰা হয়। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী বিধানসভা সমষ্টিৰ কেইবাটাও অঞ্চলত কালি সাংসদ ৰঞ্জিত দত্তই বিভিন্ন আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া পথসমূহৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰে মোনাবাৰী গাঁওপথৰ পৰা ছবিলাল তেলেংগা পথ, উৰিয়াবস্তি পথ হৈ নেফা তিনিআলি কালাহান্দি প্ৰাথমিক বিদ্যালয়লৈ যোৱা পথ, ৰঙাজান নমৰা পথ, টেঙাবাৰী বৰজাৰণী মিকিৰ প্ৰাথমিক বিদ্যালয় পথ, লালপানী পাভৈ বৰগাং পথ, পূব জিঞ্জিয়া এৰাংগা পুখুৰী পূব জিঞ্জিয়া গাঁওপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ মাদুৰালী এৰাংগা পথৰ আধাৰশিলা স্থাপন কৰা হয়। এই আধাৰশিলা স্থাপন অনুষ্ঠানত সাংসদ দত্তৰ সৈতে বিধায়ক দিগন্ত খাটোৱাল আৰু ভালেসংখ্যক লোক উপস্থিত থাকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ কালি তৃতীয় দিনা বিশ্ববিদ্যালয়খনৰ গ্ৰন্থাগাৰ চৌহদত অনুষ্ঠিত অধিৱেশনত সংগীত, সংস্কৃতি আৰু মানৱীয় অনুভূতিৰ আন্তঃ সম্পৰ্ক সন্দৰ্ভত অন্তৰংগ আলোচনা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত লেখক গৱেষক অজয় মাংকুটীয়া, লেখিকা অতিমা মাংকুটীয়া আৰু সাংস্কৃতিক বিশ্লেষক তাজদিক মহম্মদ গজভিনপিয়ে অংশ লয়। বক্তাসকলে নিজৰ স্মৃতি, সংগীত আৰু অভিজ্ঞতা সন্দৰ্ভত আলাপ কৰে। এই আলোচনাত ডিজিটেল পৃথিৱীত সংগীতৰ পৰিৱৰ্তনে বিশেষভাৱে বিস্তাৰ কৰা প্ৰভাৱৰ বিষয়েও স্থান লাভ কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে কালি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰমুখ নাগৰিক সন্মিলন অনুষ্ঠিত হয়। সংস্থাটোৰ অখিল ভাৰতীয় সম্পৰ্ক প্ৰমুখ ৰামলালজীয়ে শতবৰ্ষ সম্পূৰ্ণ কৰা অনুষ্ঠানটোৰ সন্দৰ্ভত বিশদভাৱে মন্তব্য ব্যক্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।